এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে বৰষা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ডিমা হাছাও জিলাৰ উমৰাংছৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে প্ৰতিকূল বতৰকো নেওচি অভিযান অব্যাহত, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত বিনিয়োগকাৰী শীৰ্ষ সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত 37খনতকৈ অধিক দেশৰ ৰাষ্ট্ৰদূত আৰু বাণিজ্যিক প্ৰতিনিধিক সাক্ষাৎ, তিব্বতৰ টিংৰি অঞ্চলত অনুভূত 7.1 প্ৰাবল্যৰ বিধ্বংসী ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 128লৈ বৃদ্ধি, দুদিনীয়া অসম ভ্ৰমণসূচীৰে কালি গুৱাহাটীত উপস্থিত হোৱা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নাড্ডাৰ আজি পুৱা তেজপুৰলৈ যাত্ৰা, আৰু অহা 13 জানুৱাৰীত নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত খো খো বিশ্বকাপ 2025। ডিমা হাছাও জিলাৰ উমৰাংছৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান যোৱা নিশা প্ৰতিকূল বতৰৰ বাবে স্থগিত ৰখা হয়। আমাৰ ডিমা হাছাওৰ সংবাদদাতাই জনোৱা মতে, কালি অঞ্চলটোত হোৱা প্ৰবল বৰষুণৰ বাবে উদ্ধাৰ অভিযানত ব্যাঘাত জন্মে। সম্প্ৰতি কয়লাখনিটোত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে নৌসেনা, NDRF, SDRF, সেনাবাহিনী, স্থানীয় আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনীৰ যৌথ প্ৰচেষ্টাত অভিযান অব্যাহত আছে। উল্লেখযোগ্য যে কালিৰে পৰা কোল ইণ্ডিয়াৰ এটা দলেও উদ্ধাৰ অভিযানত সহযোগ কৰি আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কয়লামন্ত্ৰী জি কিষাণ ৰেড্ডীৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে কয়লাখনিটোত 100 ফুট পৰ্যন্ত পানী সোমাইছে আৰু নৌসেনাই পানীৰ মাজতে উদ্ধাৰ অভিযান চলায়ো সফল হোৱা নাই, সেয়েহে খনিলৈ যোৱা এন্দুৰাৰ গাঁত সদৃশ পথবোৰত আজি অভিযান চলোৱা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। অবৈধভাৱে কয়লা খননৰ বিষয়টো চোৱা চিতা কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ কয়। খনিটোৰ পৰা পানী উলিওৱাৰ বাবে কেইবাটাও পাম্প ব্যৱহাৰ কৰা হৈছে। এই ঘটনাৰ তদন্তৰ বাবে অসম আৰক্ষীয়ে খনি আৰু খনিজ আইন 1957ৰ অধীনত অৱহেলাজনিত কাৰণত প্ৰাণহানি হোৱাৰ অভিযোগত উমৰাংছু থানাত এখন এজাহাৰ পঞ্জীয়ন কৰিছে। এই গোচৰ অনুসৰি ইতিমধ্যে পুনিচ নুনিচা নামৰ এজন লোকক আটক কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত বিনিয়োগকাৰী শীৰ্ষ সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত 37খনতকৈ অধিক দেশৰ ৰাষ্ট্ৰদূত আৰু বাণিজ্যিক প্ৰতিনিধিসকলক কালি সাক্ষাৎ কৰে। সাক্ষাৎকালত ডঃ শৰ্মাই কয় যে এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে চুবুৰীয়া দেশসমূহৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত অসম দেশৰ এক্ট ইষ্ট নীতিৰ গুৰুত্বপূৰ্ণ অংশ। বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যত বিনিয়োগৰ অপাৰ সম্ভাৱনাৰ বিষয়ে অৱগত কৰে। তেওঁ লগতে ৰাষ্ট্ৰদূত আৰু বাণিজ্যিক প্ৰতিনিধিসকলক এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ আৰু সীমাহীন সুযোগৰ অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনায়। মুখ্যমন্ত্ৰীয়ে প্ৰথম পৰ্যায়ৰ বৈঠকত কম্বোডিয়া, ইণ্ডোনেছিয়া, মালয়েছিয়া, ভূটান, বাংলাদেশ আৰু আন কেইবাখনো দেশৰ ৰাষ্ট্ৰদূতৰ সৈতে মিলিত হয়। দ্বিতীয় পৰ্যায়ৰ বৈঠকত মুখ্যমন্ত্ৰীয়ে ফিনলেণ্ড, ছুইডেন, নেডাৰলেণ্ড, ছুইজাৰলেণ্ডৰ লগতে কেইবাখনো দেশৰ ৰাষ্ট্ৰদূতৰ সৈতে আলোচনা কৰে। একেদৰে তৃতীয় পৰ্যায়ৰ বৈঠকত তেওঁ আৰৱ আমিৰি ৰাষ্ট্ৰ, ইটালী, জাপান, ওমান, ব্ৰাজিল আৰু আন বহু ৰাষ্ট্ৰদূতৰ সৈতে মিলিত হয়। এই বৈঠকত মুখ্যমন্ত্ৰীয়ে অসমৰ অৰ্থনৈতিক দৃষ্টিভংগী আৰু নীতিৰ বিষয়ে উল্লেখ কৰাৰ লগতে ৰাজ্যখন বহনক্ষম পৰিবহণৰ ক্ষেত্ৰত সুচল স্থান হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যখনে নবীকৰণযোগ্য শক্তিখণ্ডক অগ্ৰাধিকাৰ দি সৌৰ শক্তি উৎপাদন, সেউজ হাইড্ৰজেন উৎপাদন আৰু হাইড্ৰ কাৰ্বন প্ৰকল্পৰ সম্প্ৰসাৰণত নীতিগত সমৰ্থন আগবঢ়াইছে। মুখ্যমন্ত্ৰীয়ে লগতে অসমৰ পৰ্যটন আৰু আতিথ্য খণ্ডৰ বিষয়ে উল্লেখ কৰে।
साबुन से लेकर पानी से, तेल से लेकर हवाई जहाज से, जो भी आएगा उसी को मैं मांग लूंगा, आइए और बैठ लीजिए असम में। मेरा तो काम है कि आइए असम को देखिए, जहां में भी आपको मुनाफा देखते हो तो जहां में भी आपको प्रॉफिट देखता है वहां में आइए। और एक नया बात हम लोगों को बोल रहा हूं कि भारत का जो सेना का सबसे ज्यादा डिप्लॉयमेंट कहां है, या तो कश्मीर फ्रंट में या तो नॉर्थ ईस्ट में। अभी नॉर्थ ईस्ट में आप टैंक लेके जाते हो और टैंक को रिपेयर करने के लिए फिर देश का मेनलैंड में आना पड़ता है ऑर्डिनेंस फैक्ट्री में, तो व्हाई नॉट असम कैन बी ए बिग डिफेंस कॉरिडोर। इसलिए रिक्वायरमेंट उधर है, डिमांड्स वहां है, तो सप्लाई भी वहीं से होना चाहिए। तो हम भारत सरकार का साथ बात कर रहा हूं कि उत्तर प्रदेश और तमिलनाडु का बाद थर्ड डिफेंस कॉरिडोर असम को दिया जाए, तो बात काफी आगे बढ़ा है।
কালি তিনিওখন বৈঠকতে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু সামৰণি অনুষ্ঠানত মন্ত্ৰী পীয়ুষ গোৱেল উপস্থিত আছিল। কালি পুৱা তিব্বতৰ টিংৰি অঞ্চলত অনুভূত 7.1 প্ৰাবল্যৰ বিধ্বংসী ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 128লৈ বৃদ্ধি পাইছে। এভাৰেষ্ট শৃংগৰ পৰা 75 কিলোমিটাৰ উত্তৰত অভিকেন্দ্ৰ থকা এই ভূমিকম্পটোত তিব্বত আৰু নেপালত প্ৰায় 200 লোক আহত হয়। চুবুৰীয়া দেশ নেপালত অৱশ্যে এই ভূমিকম্পত কোনো লোকৰ প্ৰাণহানি হোৱা নাই বুলি সেই দেশৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। চীনৰ চৰকাৰী বাতৰি সংস্থা জিনহুৱাৰ বাতৰি অনুসৰি অভিকেন্দ্ৰৰ পৰা 20 কিলোমিটাৰ ব্যাসাৰ্ধত থকা 3খন চহৰ আৰু 27খন গাঁৱত ব্যাপক ধবংসলীলাৰ সৃষ্টি হয় আৰু 1000ৰো অধিক বাসগৃহ ধবংসস্তূপত পৰিণত হয়। চীনৰ চৰকাৰী টেলিভিছন চেনেল CCTVৰ বাতৰি অনুসৰি উদ্ধাৰ অভিযানত পিপলছ লিবাৰেচন আৰ্মী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাহাজাৰ লোক নিয়োজিত হৈছে। ভাৰত চৰকাৰে তিব্বতৰ এই ভূমিকম্পত শতাধিক লোকৰ প্ৰাণহানিত শোক প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই কালি সামাজিক মাধ্যম এক্সত কয় যে এই তিব্বতৰ সংহাৰী ভূমিকম্পত প্ৰাণ হেৰুওৱাসকলৰ বাবে ভাৰত চৰকাৰ দোষিত। ভাৰতীয় আৰু ইউৰেছীয় প্লেটৰ ঘৰ্ষণৰ ফলত সৃষ্টি হোৱা এই ভূমিকম্পই চীনে সেই দেশত ইয়াৰলাং চাংপো নামে পৰিচিত ব্ৰহ্মপুত্ৰ নদৰ ওপৰত নিৰ্মাণ কৰিবলৈ প্ৰস্তাৱ কৰা পৃথিৱীৰ বৃহত্তম নদীবান্ধে সৃষ্টি কৰিবলগীয়া ভাবুকি সম্পৰ্কত বিশেষজ্ঞসকলৰ উদ্বিগ্নতা বৃদ্ধি কৰিছে। দুদিনীয়া অসম ভ্ৰমণসূচীৰে কালি গুৱাহাটীত উপস্থিত হোৱা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই আজি পুৱা তেজপুৰলৈ যাত্ৰা কৰিছে। শ্ৰীনাড্ডাই কিছু সময়ৰ পাছতে তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ দুপৰীয়া মঙলদৈত উপস্থিত হৈ দিনৰ 12 বজাত মঙলদৈ অসামৰিক চিকিৎসালয়ত নিৰ্মাণ কৰিবলগীয়া ক্ৰিটিকেল কেয়াৰ ইউনিটৰ আধাৰশিলা স্থাপন কৰিব। আমাৰ মঙলদৈৰ সংবাদদাতাই জনোৱা মতে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত 23.75 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া এই ক্ৰিটিকেল কেয়াৰ ইউনিটটো সম্পূৰ্ণ হৈ উঠিলে দৰং আৰু ওদালগুৰি জিলাৰ স্বাস্থ্যখণ্ডত প্ৰভূত উন্নতি সাধন হ'ব। ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে মঙলদৈ অসামৰিক চিকিৎসালয় পৰিসৰত স্থাপিত দৰং কৰ্কট কেন্দ্ৰ, গেৰিমাৰীত নিৰ্মীয়মান অসম দক্ষতা বিশ্ববিদ্যালয় আৰু 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 4 লেনযুক্ত বাইপাছৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰিব। শ্ৰীনাড্ডাই আজি চিপাজাৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰাৰ লগতে মঙলদৈ জিলা আয়ুক্তৰ সভাকক্ষত জিলাখনৰ মুৰববী বিষয়াসকলৰ সৈতে বিভিন্ন আঁচনিৰ অগ্ৰগতি পৰ্যালোচনা কৰিব। এই ভ্ৰমণকালত তেওঁক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া আৰু দৰঙৰ কেইবাগৰাকী বিধায়কে সংগ দিব বুলি আমাৰ সংবাদদাতাই জনাইছে। তেওঁ আবেলি গুৱাহাটীৰ এইমছত উপস্থিত হৈ স্বাস্থ্য প্ৰতিষ্ঠানটোত চলি থকা উন্নয়নমূলক কাম কাজৰ অগ্ৰগতি পৰিদৰ্শন কৰিব। ৰাজ্যৰ কেইবাখনো জিলাত কালি নিশা অহা এজাক প্ৰচণ্ড শিল বৰষুণে বিস্তৰ ক্ষতি কৰে। গুৱাহাটী মহানগৰীতো কালি নিশা অহা এজাক বৰষুণে শীতৰ প্ৰকোপ কিছু বৃদ্ধি কৰিছে। লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, মাজুলী আদি জিলাত হঠাৎ অহা এই বৰষুণে ব্যাপক প্ৰভাৱ পেলায়। ক্ষয়ক্ষতিৰ প্ৰকৃত পৰিমাণ এতিয়াও জানিব পৰা হোৱা নাই যদিও বহু কৃষকৰ খেতিৰ বিস্তৰ ক্ষতি হয়। এই সন্দৰ্ভত আমাৰ মাজুলীৰ সংবাদদাতা বিকাশ শইকীয়াই এইদৰে কয়।
পোহৰ হিমসনা শীতৰ মাজতে উজনি অসমৰ অন্যান্য জিলাসমূহৰ লগতে মাজুলীতো মঙলবাৰে সন্ধ্যা এজাক প্ৰচণ্ড ধুমুহা শিল বৰষুণে বিস্তৰ ক্ষতি সাধন কৰে। জিলাখনৰ বহু লোকৰ ঘৰ বাৰীৰ লগতে কৃষকৰ আলু, ৰঙলাও, সৰিয়হ আদি খেতিৰ বিস্তৰ ক্ষতি সাধন হয়। সন্ধ্যা প্ৰায় 7:30 বজাৰ পৰা অহা প্ৰবল গাজনি ঢেৰেকনিৰ লগতে ধুমুহা শিল বৰষুণৰ ফলত গছ গছনি ভাঙি পথ বন্ধ হৈ পৰাৰ লগতে বিদ্যুৎ তাঁৰ ছিঙি বিচ্ছিন্ন হৈ পৰে বিদ্যুৎ সংযোগ।
কলিয়াবৰৰ কামাখ্যা গাঁও আৰু মিৰিভেটি গাঁৱত বিগত কিছুদিন ধৰি বাঘৰ উপদ্ৰৱৰ ফলত অঞ্চলটোৰ ৰাইজে সন্মুখীন হোৱা সমস্যাৰ সমাধান সূত্ৰ উলিওৱাৰ বাবে কালি কলিয়াবৰত বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰাজহ মন্ত্ৰী কেশৱ মহন্ত এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। বৈঠকত শেহতীয়াকৈ কলিয়াবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বাঘৰ বিচৰণ আৰু জনসাধাৰণৰ নিৰাপত্তাজনিত বিষয় লৈ আলোচনা কৰা হয়। অঞ্চলটোত বৈদ্যুতিক বেৰ নিৰ্মাণ, পহৰাৰ বাবে পৰ্যাপ্ত বনকৰ্মীৰ টহলৰ ব্যৱস্থা কৰা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি শিলঘাট আৰু জখলাখন বন্ধাৰ বন সুৰক্ষা কৰ্মীয়ে নিয়মিতভাৱে অঞ্চলটো নিৰীক্ষণ কৰি থকাৰ অতিৰিক্তভাৱে 12 জন বন সুৰক্ষা কৰ্মী নিয়োগৰো ব্যৱস্থা কৰা হৈছে। বাঘৰ বিচৰণত বাধা সৃষ্টিৰ বাবে স্থাপন কৰা বেৰ ৰাইজৰ অসুবিধা নোহোৱাকৈ সঠিক স্থানত নিৰ্মাণ কৰাৰ লগতে অতিৰিক্ত 7 কিলোমিটাৰ বৃদ্ধি কৰাৰ বাবেও সিদ্ধান্ত লোৱা হয়। বাঘে উপদ্ৰৱ চলোৱা এলেকাত সৌৰ শক্তিচালিত বিজুলীবাতিৰ ব্যৱস্থা আৰু কলিয়াবৰ চাহ বাগিচাত বাঘৰ গতিবিধিৰ ওপৰত দৃষ্টি ৰখাৰ বাবে 5টা টঙিঘৰ সজাৰ কথাও এই বৈঠকত আলোচনা কৰা হয়। বৈঠকত জিলাখনৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, কলিয়াবৰ সমজিলাৰ সম আয়ুক্ত লিজা তালুকদাৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষকে ধৰি বন বিভাগৰ ভালেসংখ্যক জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক যোগান তথা সামাজিক ন্যায় বিভাগৰ ৰাজ্যমন্ত্ৰী বনোৱাৰীলাল বাৰ্মা কালি দুদিনীয়া ভ্ৰমণসূচীৰে তিনিচুকীয়াত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম কাজ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চিন্তা আৰু কৰ্ম পদ্ধতিৰ বিষয়ে উল্লেখ কৰি কয় যে দেশৰ প্ৰতিটো অঞ্চলে উন্নয়নৰ দিশত আগবাঢ়ি যোৱাটো প্ৰধানমন্ত্ৰীয়ে কামনা কৰে। বৈঠকৰ আৰম্ভণিতে তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নীল পালে জিলাখনত চলি থকা বিভিন্ন কেন্দ্ৰীয় আঁচনিসমূহৰ কাম কাজৰ অগ্ৰগতিৰ চমু খতিয়ান দাঙি ধৰে। মন্ত্ৰীগৰাকীয়ে আজি তিনিচুকীয়া অসামৰিক চিকিৎসালয় শাৰীৰিকভাৱে বাধাগ্ৰস্ত লোকসকলৰ বাবে স্থাপন কৰা মিছন থটফুলৰ স্থায়ী কেন্দ্ৰ এটা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। এখন দেশ এটা নিৰ্বাচনৰ সৈতে জড়িত দুখন বিধেয়ক সন্দৰ্ভত আজি যুটীয়া সংসদীয় সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে আনুষ্ঠানিকভাৱে সংবিধান বিধেয়ক 2024 আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক 2024 হিচাপে বিধেয়ক দুখনৰ নাম প্ৰস্তাৱ কৰা হৈছে। লোকসভাৰ পৰা 27 জন আৰু ৰাজ্যসভাৰ পৰা 12 জন সদস্যৰে গঠিত 39-জনীয়া সমিতিয়ে পৰৱৰ্তী সংসদৰ অধিৱেশনৰ প্ৰথম দিনা প্ৰতিবেদন দাখিল কৰিব। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম এফৰ 411.5, 89.9 মিটাৰ, এফ এম বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্টজৰ লগতে ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এ আই আৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত এ আই আৰ নিউজ আণ্ডাৰস্কৰ জি এইচ ৱাই আৰু ইনষ্টাগ্ৰামত এ আই আৰ নিউজ আণ্ডাৰস্কৰ গুৱাহাটী ফলো কৰিব পাৰে। এতিয়া আহক বৰষা শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
আজি প্ৰকাশিত প্ৰতিখন বাতৰি কাকতে বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অসম বাতৰি কাকতে 3 শ্ৰমিকৰ মৃত্যু, এতিয়াও আবদ্ধ বহুজন শিৰোনামেৰে নেপাল তিব্বত সীমান্তৰ ভূমিকম্পৰ বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দেশত GDP বৃদ্ধিৰ হাৰ হ'ব নিম্ন, এই শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে পৰিসংখ্যা আঁচনি ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্যক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ৰাজধানী দিল্লীত 36খন দেশৰ ৰাষ্ট্ৰদূত আৰু বাণিজ্য প্ৰতিনিধিৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক অসমত উদ্যোগীকৰণে ৰচিব নতুন ইতিহাস বুলি কৰা মন্তব্যক মুখ্য বাতৰি হিচাপে স্থান দিছে। উমৰাংচোৰ কয়লাখনিত সেনাৰ হেলিকপ্টাৰ আৰু নৌসেনাৰ দুবাৰৰ অভিযান অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত মৃত্যুগহ্বৰত প্ৰাণৰ সন্ধানত শিৰোনামেৰে এটা মুখ্য বাতৰি আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। এই বাতৰিটোকে অন্য শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতেও এই বাতৰিটোকে খনিৰ গৰ্ভত হেৰাই গ'ল 9 শ্ৰমিক শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য আছাম ট্ৰিবিউন আৰু দি চেণ্টিনেল কাকতে ক্ৰমে নেপাল তিব্বত সীমান্তৰ ভূমিকম্পৰ বাতৰিটোৰ লগতে এডভান্টেজ আছাম 2.0 বাতৰিটো ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। সহকাৰী অধ্যাপক নিযুক্তিত নেট বাধ্যতামূলক নহ'ব বুলি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কৰা মন্তব্য কাকতসমূহে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। 5 ফেব্ৰুৱাৰীত দিল্লী বিধানসভাৰ নিৰ্বাচন, দেশত SMPV-ৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত শিশু আৰু বয়স্ক লোকৰ ক্ষেত্ৰত অধিক সতৰ্কতা অৱলম্বন কৰা প্ৰয়োজনৰ বাতৰি প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ বৰষা। ভুৱনেশ্বৰত আজি অষ্টাদশ প্ৰৱাসী ভাৰতীয় দিৱসৰ অধিৱেশন আৰম্ভ হ'ব। এই উপলক্ষে ওড়িশা চৰকাৰে 50খন দেশৰ পৰা ভাৰতলৈ অহা প্ৰৱাসী ভাৰতীয়ৰ সন্মুখত ৰাজ্যখনৰ চহকী সংস্কৃতি আৰু ঐতিহ্য প্ৰদৰ্শন কৰিব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ সহযোগত আয়োজিত এই দিৱসত কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশ লোৱাৰ কথা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে পৰহিলৈ অধিৱেশনৰ বিদায় সভাত সভাপতিত্ব কৰিব। ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে এজন শিক্ষক থকা বা এজনো শিক্ষক নথকা বিদ্যালয়সমূহত তাৎক্ষণিকভাৱে প্ৰয়োজনীয় শিক্ষক নিযুক্তি দিবলৈ সংশ্লিষ্ট জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকক নিৰ্দেশ দিছে। জিলা আয়ুক্তৰ অনুমোদন মৰ্মে জিলা প্ৰাথমিক শিক্ষা বিষয়া অথবা বিদ্যালয় পৰিদৰ্শকসকলে এনে বিদ্যালয়সমূহ সুচাৰুৰূপে পৰিচালনাৰ বাবে শিক্ষক নিযুক্তি দিব পাৰিব বুলি বিদ্যালয় শিক্ষা বিভাগে এটা নিৰ্দেশযোগে প্ৰকাশ কৰিছে। ঢকুৱাখানা বিধানসভা সমষ্টিৰ শিলাগুৰিৰ পৰা ৰাওনাবাৰীলৈ চাৰিকৰীয়া নদীৰ বাঢ়নী পানী প্ৰতিৰোধৰ বাবে নিৰ্মাণ হ'বলগীয়া এটা নতুন মথাউৰি নিৰ্মাণ কাৰ্য কালি শুভাৰম্ভ কৰা হয়। 2024-25 বৰ্ষৰ SOPDG শিতানৰ পুঁজিৰে ঢকুৱাখানা সমণ্ডলৰ অধীনত এই মথাউৰিটো নিৰ্মাণ কৰা হ'ব। অহা 13 জানুৱাৰীৰ পৰা 19 জানুৱাৰীলৈ নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড'ৰ ষ্টেডিয়ামত খো খো বিশ্বকাপ 2025 আৰম্ভ হ'ব। ভাৰতীয় অলিম্পিক সন্থাৰ সহযোগত হ'বলগীয়া খো খো প্ৰতিযোগিতাৰ উদ্বোধনী সংস্কৰণত 20টা পুৰুষৰ দল আৰু 19টা মহিলাৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিব। পুৰুষ আৰু মহিলা উভয় শাখাৰ বাবে গ্ৰুপ পৰ্যায়ৰ পৰা প্ৰতিযোগিতা আৰম্ভ হ'ব। প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব। অসম টেনিছ সন্থাৰ তত্বাৱধানত গোলাঘাট টেনিছ ক্লাবে আয়োজন কৰা গোলাঘাট অপেন সদৌ অসম জুনিয়ৰ ৰেংকিং টেনিছ প্ৰতিযোগিতা আজি আৰম্ভ হ'ব। ল'ৰাৰ ছিংগলছত ক্ৰমে 10, 12, 14 আৰু 18 বছৰ অনুৰ্ধৰ লগতে ছোৱালীৰ ছিংগলছত ক্ৰমে 10, 14 আৰু 18 বছৰ অনুৰ্ধৰ ইভেণ্টত প্ৰতিযোগিতাৰ খেলসমূহ অহা 12 জানুৱাৰীলৈ গোলাঘাট টেনিছ কমপ্লেক্সত হ'ব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি অহা 24 ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয়, মণিপুৰ আৰু মিজোৰামত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ত্ৰিপুৰাৰ বতৰ ফৰকাল হৈ থাকিব। অৰুণাচলৰ বিভিন্ন উচ্চ অঞ্চলত পাতলীয়া ধৰণে বৰফ পৰাৰো সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 26 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 15 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। ডিমা হাছাও জিলাৰ উমৰাংচত কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ উদ্ধাৰৰ বাবে প্ৰতিকূল বতৰকে নেওচি অভিযান অব্যাহত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত বিনিয়োগকাৰী শীৰ্ষ সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত 37খনতকৈ অধিক দেশৰ ৰাষ্ট্ৰদূত আৰু বাণিজ্যিক প্ৰতিনিধিক সাক্ষাৎ। তিব্বতৰ টিংৰি অঞ্চলত অনুভূত 7.1 প্ৰাবল্যৰ বিধ্বংসী ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 128লৈ বৃদ্ধি। আৰু দুদিনীয়া অসম ভ্ৰমণসূচীৰে কালি গুৱাহাটীত উপস্থিত হোৱা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নাড্ডাৰ আজি পুৱা তেজপুৰলৈ যাত্ৰা। এতিয়া আঞ্চলিক বাতৰি ইমানে। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত শুনিবলৈ পাব।